එන අකාශගමී ග්‍රහයේ මහබහු හරිත පාසකේ බැටරි හුදෙකලා පාපෝ বাতৰি পঢ়িছো জিলি শৰ্মা বৰুৱাই এতিয়া বৰ্তমান বাতৰি সমূহল প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ'ব। প্ৰধানমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে এন ডি এ প্ৰাৰ্থীৰ সমৰ্থনত আজি পুৱা কেৰালাৰ পাল্লাঘাৰত এটা ৰোড শ্বত অংশগ্ৰহণ কৰে। নতুন দিল্লীত লোকসভা নিৰ্বাচনৰ বাবে দলীয় ইস্তাহাৰত অনুমোদন জনোৱাৰ উদ্দেশ্যে কংগ্ৰেছ কাৰ্যকৰী সমিতিৰ বৈঠক অনুষ্ঠিত হৈছে। মহাৰাষ্ট্ৰৰ গড়চিৰোলি জিলাৰ ৰূপানপল্লী বনাঞ্চলত আজি পুৱা নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ সৈতে হোৱা এটা সংঘৰ্ষত চাৰিটা মাওবাদী নিহত হয় আৰু নাগালেণ্ডৰ ডিমাপুৰ আৰু কোহিমাত কালি আকৰ্ষণীয় উদ্বোধনী অনুষ্ঠানেৰে তৃতীয় উত্তৰ পূব ক্ৰীড়া আৰম্ভ হৈছে। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ'ব। এই পৰ্যায়ত 17খন ৰাজ্য আৰু 4খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ 102খন লোকসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। তামিলনাডুৰ 39খন, ৰাজস্থানৰ 12খন, উত্তৰ প্ৰদেশৰ 8খন, মধ্যপ্ৰদেশৰ 6খন, উত্তৰাখণ্ড, অসম আৰু মহাৰাষ্ট্ৰ 5খনকৈ, মণিপুৰ, মেঘালয় আৰু অৰুণাচল প্ৰদেশত 2খনকৈ, ছত্তীশগড়, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, জম্মু আৰু কাশ্মীৰ, লক্ষাদ্বীপ আৰু পুডুচেৰীত 1খনকৈ আসনৰ বাবে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হ'ব। চলিত মাহৰ 27 তাৰিখলৈকে মনোনয়ন পত্ৰসমূহ দাখিল কৰিব পৰা যাব। অহা 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। দেশৰ সৰ্বমুঠ 7টা পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। 4 জুনত ভোটগণনা কৰা হ'ব। নিৰ্বাচন আয়োগ দেশৰ এই সৰ্ববৃহৎ সাধাৰণ নিৰ্বাচন সুচাৰুৰূপে তথা নিৰাপদভাৱে অনুষ্ঠিত কৰাৰ বাবে বদ্ধপৰিকৰ। আয়োগে নিৰ্বাচনৰ সময়ছোৱাত দেখা দিব পৰা বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ বাবে যথাযথ পৰিকল্পনা গ্ৰহণ কৰিছে। ধনবল, বাহুবলৰ লগতে ভুৱা তথ্য প্ৰচাৰ আৰু হিংসা তথা নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ দৰে ঘটনা এনে সময়ত ঘটিব পাৰে বুলি নিৰ্বাচন আয়োগে আশংকা প্ৰকাশ কৰিছে। স্পৰ্শকাতৰ অঞ্চলসমূহত হ'ব পৰা যিকোনো ধৰণৰ পৰিস্থিতি মোকাবিলা কৰিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ব্যৱস্থা কৰা হৈছে। জিলাসমূহত সমন্বিত নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে এন ডি এ প্ৰাৰ্থীৰ সমৰ্থনত আজি পুৱা কেৰালাৰ পাল্লাকাড়াত এটা ৰোড শ্বত অংশগ্ৰহণ কৰে। সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছত প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ কেৰালাত এইটো প্ৰথম প্ৰচাৰ অভিযান আছিল। এই ৰোড শ্বত দলৰ বহুসংখ্যক লোকে দলৰ পতাকা আৰু প্লেকাৰ্ড প্ৰদৰ্শন কৰি শ্ৰীমোদীক আদৰণি জনায়। অনুষ্ঠানত দলৰ ৰাজ্যিক সভাপতি কে সুৰেন্দ্ৰৰ উপৰি পাল্লাকাৰ আৰু কল্যাণী সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীসকল উপস্থিত থাকে। ৰোড শ্বত অংশগ্ৰহণ কৰাৰ পাছতে শ্ৰীমোদীয়ে তামিলনাডুৰ চালেমলৈ বুলি ৰাওনা হৈছে। তাত তেওঁ এখন জনসভাত ভাষণ দিব। কালি সন্ধিয়া তেওঁ কইম্বাটৰত এখন জনসভাত অংশগ্ৰহণ কৰে। তেওঁ 1998 চনত কইম্বাটৰৰ বোমা বিস্ফোৰণত মৃত্যুবৰণ কৰা লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নতুন দিল্লীৰ লোকসভা নিৰ্বাচনৰ বাবে দলীয় ইস্তাহাৰত অনুমোদন জনোৱাৰ উদ্দেশ্যে কংগ্ৰেছ কাৰ্যকৰী সমিতিৰ বৈঠক অব্যাহত আছে। এই বৈঠকত দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, প্ৰাক্তন সভাপতি ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ৱাদ্ৰা, পি চিদাম্বৰম, দিগ্বিজয় সিং, অজয় মাকেল আৰু কে চি বেণুগোপালকে ধৰি অন্যান্য জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰিছে। আনহাতে লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়েও আজি সন্ধিয়া প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰাৰ সম্ভাৱনা আছে। 1992 বৰ্ষৰ আই এছ এছ বিষয়া বিনয় কুমাৰক ৰাছিয়াত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছে। বৰ্তমান শ্ৰীকুমাৰ ম্যানমাৰত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কৰ্মৰত হৈ আছে। ঝাৰখণ্ডৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণক তেলেংগানা আৰু পুডুচেৰীৰ উপ ৰাজ্যপাল হিচাপে অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ডঃ তামিলিছাই সুন্দৰৰাজনৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰাৰ পাছতে ৰাধাকৃষ্ণক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। আসন্ন নিৰ্বাচনত তামিলনাডু লোকসভা আসনখনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে সুন্দৰৰাজনে কালি তেলেংগানাৰ ৰাজ্যপাল আৰু পুডুচেৰীৰ উপ ৰাজ্যপাল পদৰ পৰা পদত্যাগ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। মহাৰাষ্ট্ৰ গড় চিৰোলি জিলাৰ ৰেপানকল্লী বনাঞ্চলত আজি পুৱা নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ সৈতে হোৱা এটা সংঘৰ্ষত চাৰিটা মাওবাদী নিহত হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি পুৱাৰ ভাগত বিশেষ অভিযান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জ্যোতিষ দেশমুখৰ নেতৃত্বৰ নিৰাপত্তা দলে চলোৱা এটা অনুসন্ধানমূলক অভিযানত মাওবাদীয়ে বন্দুকেৰে গুলীচালনা আৰম্ভ কৰে। নিৰাপত্তা বাহিনীৰ জোৱানসকলেও গুলীচালনাৰ উচিত প্ৰত্যুত্তৰ দিয়ে। অঞ্চলটোত মাওবাদীৰ উপস্থিতিৰ বিষয়ে নিৰ্ভৰযোগ্য চোৰাংচোৱা সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত এই অভিযান চলোৱা হৈছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। গুলীচালনা বন্ধ হোৱাৰ পাছত অঞ্চলটোত চাৰিটা মাওবাদী মৃতদেহ উদ্ধাৰ কৰা হয়। ইয়াৰ উপৰি এটা AK-47 ৰাইফল, এটা কাৰ্বাইন, দুটা ৰেকৰ নিৰ্মিত পিষ্টল, 11 নথি পত্ৰ ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হয়। মহাৰাষ্ট্ৰ চৰকাৰে এই মাওবাদী কেইটাৰ বিনিময়ত 37 লাখ টকাৰ বঁটা ঘোষণা কৰি থৈছে। অঞ্চলটোত সম্প্ৰতি তদন্ত আৰু নক্সাল বিৰোধী অভিযান অব্যাহত আছে। নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি মোহাম্মদ ৰাদেৱে দেশখনৰ এমভি ৰুয়েন নামৰ অপহৃত জাহাজখন উদ্ধাৰ কৰাৰ বাবে ভাৰতীয় নৌসেনাই চলোৱা সফল উদ্ধাৰ অভিযানৰ বাবে নেতাগৰাকীয়ে ভাৰতীয় নৌসেনাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত বুলগেৰিয়াৰ হাজিৰা নাগৰিককে ধৰি জাহাজখনত কাম কৰা কৰ্মচাৰীসকলক উদ্ধাৰ কৰাৰ বাবে শ্ৰীৰাদেৱে ভাৰতীয় নৌসেনাক ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে বুলগেৰিয়াৰ বিদেশ মন্ত্ৰী মাৰিয়া গেব্ৰিয়েলে দেশখনত থকা ভাৰতৰ ৰাষ্ট্ৰদূত সঞ্জয় ৰাণাৰ সৈতে মত বিনিময় কৰে আৰু দেশখনৰ নাগৰিকসকলক উদ্ধাৰ কৰাৰ বাবে শ্ৰীৰাণাক ধন্যবাদ জ্ঞাপন কৰে। জাহাজৰ সকলো কৰ্মচাৰী বৰ্তমান সুস্থ আৰু তেওঁলোকে যাতে সময়মতে বুলগেৰিয়ালৈ ঘূৰি যাব পাৰে তাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। উল্লেখযোগ্য যে বুলগেৰিয়াৰ 7 জন, ম্যানমাৰৰ 9 জন আৰু অংগোলিয়াৰ 1 জন নাগৰিক কঢ়িয়াই নিয়া এমভি ৰুয়েন জাহাজখনক যোৱা বছৰ ডিচেম্বৰ মাহত চকোত্ৰাৰ য়েমিনী দ্বীপৰ সমীপৰ আৰৱ সাগৰত সামুদ্ৰিক ডকাইতে অপহৰণ কৰিছিল। ভাৰতীয় নৌসেনা সূত্ৰৰ জনোৱা মতে 40 ঘণ্টা ধৰি চলা এই অভিযানত INS কলকাতা, ভাৰতৰ যুদ্ধ জাহাজ INS সুভদ্ৰায়ো যথেষ্ট সহায় কৰিছিল। 2018 চনৰ পাছত নতুন দিল্লীয়ে একেৰাহে চতুৰ্থবাৰৰ বাবে বিশ্বৰ সবাতোকৈ প্ৰদূষিত ৰাজধানী চহৰ হিচাপে পৰিগণিত হৈছে। ছুইজাৰলেণ্ডৰ সংস্থা RQAIRৰ দ্বাৰা পৰিচালিত বায়ুৰ মান প্ৰতিবেদন 2023 অনুসৰি 2022 চনত দিল্লীত বতাহৰ মান PM2.5ৰ স্তৰ প্ৰতি ঘন মিটাৰত 89.1 মাইক্ৰগ্ৰামৰ পৰা অৱনমিত হৈ 2023ত প্ৰতি ঘন মিটাৰত 92.7 মাইক্ৰগ্ৰাম হৈছেগৈ। উল্লেখযোগ্য যে বিহাৰৰ বেগুচৰাই বিশ্বৰ আটাইতকৈ প্ৰদূষিত মহানগৰ হিচাপে পৰিগণিত হৈছে। আকাশবাণীৰ বাতৰি সেৱা বিভাগে পূৰ্ণকালীন চুক্তিভিত্তিত আকাশবাণী আঞ্চলিক বাতৰি বিভাগৰ বাবে এডিটৰিয়েল এক্সিকিউটিভ নিউজ ৰিজাৰ কাম ট্ৰেঞ্চলেটৰ পদৰ বাবে অভিজ্ঞতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে। পদৰ সংখ্যা 2টা আৰু চুক্তিৰ প্ৰাৰম্ভিক ম্যাদ 2 বছৰ। আবেদন পত্ৰ দাখিলৰ শেষ তাৰিখত প্ৰাৰ্থীৰ বয়স 18 বছৰতকৈ কম হ'ব লাগিব। প্ৰতি মাহে দৰমহা নিধি 40,000 পৰা 50,000 টকা। আৱশ্যকীয় অৰ্হতা প্ৰাৰ্থী যিকোনো বিষয়ে স্নাতক হোৱাৰ লগতে কোনো বাতৰি সংস্থা বা প্ৰকাশন গোষ্ঠীত 3 বছৰতকৈ অধিক কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। বিতং তথ্যৰ বাবে ইচ্ছুক প্ৰাৰ্থীয়ে আমাৰ ৱেবছাইট newsonair.gov.in/vacancies চাব পাৰে। আবেদন পত্ৰ দাখিলৰ আজি অন্তিম দিন। নাগালেণ্ডৰ ডিমাপুৰ আৰু কোহিমাত কালি আকৰ্ষণীয় উদ্বোধনী অনুষ্ঠানেৰে তৃতীয় উত্তৰ পূব ক্ৰীড়া আৰম্ভ হৈছে। নিশা 7 বজাত ডিমাপুৰৰ চুমো কেডিমাত নতুনকৈ নিৰ্মাণ কৰা গেমছ ভিলেজত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰেচিউ ৰিঅ'ই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ৰিঅ'ই কয় যে উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰীড়াৰ যথেষ্ট সম্ভাৱনীয়তা আছে। উত্তৰ পূব ক্ৰীড়া মহোৎসৱে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ মাজত থকা একতাক অনুপ্ৰাণিত কৰাৰ লগতে অঞ্চলটোৰ ক্ৰীড়া প্ৰতিভাসমূহক তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে এখন উপযুক্ত মঞ্চ প্ৰদান কৰিব বুলিও তেওঁ কয়। উদ্বোধনী অনুষ্ঠানত বিভিন্ন শিল্পীয়ে নানা কাৰ্যসূচী পৰিৱেশন কৰে। উত্তৰ পূবৰ 8খন ৰাজ্যৰ 3,000তকৈ অধিক খেলুৱৈয়ে মুঠ 15 বিধ খেলত প্ৰতিদ্বন্দ্বিতা কৰিব। এই প্ৰতিযোগিতাত অংশ লোৱাৰ উদ্দেশ্যে প্ৰায় 300 খেলুৱৈৰে গঠিত অসমৰ প্ৰথমটো দল পুৱাই গুৱাহাটীৰ পৰা ৰাওনা হৈছে। অহা 23 মাৰ্চত সামৰণি কৰিব লগা প্ৰতিযোগিতাৰ খেলসমূহ আজিৰে পৰা আৰম্ভ হ'ব। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ'ব। প্ৰধানমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে NDA প্ৰাৰ্থীৰ সমৰ্থনত আজি পুৱা কেৰালাৰ পাল্লাকাড়ত এটা ৰোড শ্বত অংশগ্ৰহণ কৰে। নতুন দিল্লীত লোকসভা নিৰ্বাচনৰ বাবে দলীয় ইস্তাহাৰ অনুমোদন জনোৱাৰ উদ্দেশ্যে কংগ্ৰেছ কাৰ্যকৰী সমিতিৰ এখন বৈঠক অনুষ্ঠিত হৈছে আৰু নাগালেণ্ডৰ ডিমাপুৰ আৰু কহিমাত কালি আকৰ্ষণীয় উদ্বোধনী অনুষ্ঠানেৰে তৃতীয় উত্তৰ পূব ক্ৰীড়া আৰম্ভ হৈছে।